জখৰীয়াৰ ভাৱবাদী পুস্তক 14 অধ্যায়। চোৱা, যিদিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৰে তোমাৰ মাজত ভাগ কৰি ল'ব, যিহুৱাৰ এনে এটা সুদ বিচাৰৰ দিন আহি আছে। কিয়নো মই যুঁজৰ অৰ্থে জিৰচালেমৰ অহিতে আটাই জাতিক গোটাম, তাতে নগৰখন আটক কৰা হ'ব, ঘৰবোৰ লুট কৰা হ'ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ'ব। নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ'ব। কিন্তু যিহুৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰে যুঁজ কৰিব। সেইদিনা পূবফালে জিৰচালেমৰ সন্মুখত থকা জৈতুন পৰ্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ'ব, আৰু জৈতুন পৰ্বতৰ মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ'ব, আৰু পৰ্বতৰ এফালে উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুহুকি যাব। তেতিয়া তোমালোকে মোৰ পৰ্বতত দুখনৰ উপত্যকাৰ দি পলাবা, কিয়নো পৰ্বত দুখনৰ সেই উপত্যকা আচললৈকে বিস্তৃত হ'ব। এনেকি যিহুদাৰ ৰজা উজিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোকে পলাইছিলা তেনেকৈ পলাবা। তেতিয়া মোৰ ঈশ্বৰ জিহুৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব, আৰু সেইদিনা পোহৰ নাইকিয়া হ'ব, তৰাবোৰ ম্লান হৈ যাব, কিন্তু সেয়ে জিহুৱাই জনা অনুপ্ৰম দিন হ'ব। সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধিয়া সময়ত পোহৰ হ'ব, আৰু সেইদিনা জেৰুচালেমৰ পৰা জীৱন্ত জলসমূহ ওলাব, আৰু তাৰ আধা পূব সমুদ্ৰৰ ফালে আধা পশ্চিম সমুদ্ৰৰ ফালে যাব, সেয়ে গৰম বা জাৰ কালতো থাকিব। জিহুৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ'ব, সেইদিনা জিহুৱাৰ অদ্বিতীয় হ'ব আৰু তেওঁ নামো অদ্বিতীয় হ'ব। গেবাৰে পৰা তাৰ মাজত দক্ষিণ ফালে থকা ৰিমুনলৈকে গোটেই দেশ পৰিৱৰ্তন হৈ অৰাবা যেন হ'ব, আৰু নগৰখন বিন্যামিনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননলেনৰ ওখৰ কোঠৰ পৰা ৰজাৰ দাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ'ব। লোকসকলে জেৰুচালেমত বাস কৰিব, কোনো শত্ৰুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব, জেৰুচালেম নিৰাপদে বাস কৰিব। জিৰচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক জিহুৱাই এই মহামাৰীয়ে আঘাত কৰিব। ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব, আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব, আৰু সেইদিনা তেওঁলোকৰ মাজত জিহুৱাৰ পৰা মহা কোলাহল উপস্থিত হ'ব। তেতিয়া প্ৰতিজনেই নিজ ওচৰ চুবুৰীয়াৰ হাতত ধৰিব, আৰু প্ৰতিজনেই নিজ ওচৰ চুবুৰীয়াৰ অহিতে হাত তুলিব। জিহুদায়ো জিৰচালেমত যুঁজ কৰিব, তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ কাপোৰ আদি ধন সম্পত্তি অধিকৰূপে গোটাব, আৰু সেই চাউনীবোৰত থকা ঘোঁৰা খৰ্চৰ গাধ আদি সকলো পশুৰ আঘাতবোৰ সেই আঘাতৰ নিচিনাকৈ হ'ব, আৰু জেৰুচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ জিহুৱাৰ ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু প্ৰজা পৰ্ব পালন কৰিবলৈ উঠি আহিব। পৃথিৱীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ জিহুৱাৰ ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ জেৰুচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ'ব। আৰু মিছৰীয়া গোষ্ঠীৰ যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ'ব। প্ৰজা পৰ্ব পালন কৰিবলৈ উঠি নহা জাতিক জিহুৱাই মহামাৰীয়ে আঘাত কৰিব। এইয়ে মিছৰৰ আৰু প্ৰজা পৰ্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ'ব। কিন্তু সেইদিনা জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব, আৰু জিহুৱাৰ গৃহত থকা সকলো ৰন্ধন পাত্ৰৰ যজ্ঞবেদী আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ'ব। এনেকি জিৰুচালেম আৰু জিহুদাৰ প্ৰত্যেক ৰন্ধন পাত্ৰৰ বাহিনীসকলৰ জিহুৱাৰ উদ্দেশ্যে প্ৰবৃত্ত হ'ব। আৰু বলিদান কৰোতা আটাইলোকে আহি তাৰ মাজত কোনো পাত্ৰ লৈ তাতে সিজাব। সেইদিনা বাহিনীসকলৰ জিহুৱাৰ গৃহত কণানিয়া লোক পুনৰ নাথাকিব।